এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰু সজাই 10,000 শিল্পীৰ বাগৰুম্বা নৃত্যৰ অনুষ্ঠান। প্ৰধানমন্ত্ৰী মোদীৰ আজি মালদহত কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰা মুকলিৰ কাৰ্যসূচী। শিল্পী দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকালৈ 2026 বৰ্ষৰ শিল্পী বঁটা। শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে উপস্থিতি প্ৰদান কৰিবলৈ জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াসকলৰ সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ আৰু ৰাজ্যৰ 4খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে সূচীভুক্ত প্ৰাৰ্থীৰ সেনাৰ নিযুক্তি ৰেলী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ধিয়া 6 বজাত সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত প্ৰায় 10,000 শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কালি সমাপ্ত হোৱা বাগৰুম্বা নৃত্যৰ চূড়ান্ত আখৰাত ৰাজ্যৰ 23খন জিলাৰ 81টা সমষ্টিৰ পৰা অহা 10,000 শিল্পীয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তদাৰক কৰাৰ লগতে সমবেত শিল্পীসকলক সাহস আৰু অনুপ্ৰেৰণা যোগায়।
গধূলি 5:45 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাই ষ্টেডিয়ামত 10,000তকৈ অধিক যুৱক যুৱতীয়ে বাগৰুম্বা নৃত্যৰ সামূহিক প্ৰদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা। এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজতে অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছো। এটা বহুত ডাঙৰ প্ৰচেষ্টা, বিহু আৰু ঝুমুৰৰ পিছত ৰাইজৰ আশীৰ্বাদো বিচাৰিম, ৰাইজৰ সহযোগিতাও বিচাৰিম।
প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাটলৈ 6,957 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিডৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব বুলি কৃষিমন্ত্ৰী অতুল বৰাই আশা প্ৰকাশ কৰিছে।
কাজিৰঙাৰ অভয়াৰণ্যৰ মাজেৰে বুলি ক'ব লাগিব, হাইৱেটো যোৱাৰ কাৰণে সময়ে সময়ে বহু জীৱ জন্তু মৃত্যুমুখত পৰে, বন্যপ্ৰাণীৰ মৃত্যুৰ হাৰ কমিব আৰু পৰ্যটন উদ্যোগটোও যথেষ্ট আগবাঢ়িব। আৰু পৰ্যটন উদ্যোগটো যিমানেই আগবাঢ়িব সিমানেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে বহু লোকেই ইয়াত নিয়োজিত হ'ব। ইয়াত নতুন নতুন ডাঙৰ হোটেল হ'বলৈ গৈ আছে, বেলেগ বেলেগ প্ৰজেক্ট হ'বলৈ গৈ আছে, এইটো আমাৰ কাৰণে আশাৰ বতৰা। আৰু কম সময়ৰ ভিতৰতে আজি বোকাখাটৰ পৰা জখলামঠালৈকে অহা যোৱা কৰিব পাৰিব ৰাইজে।
প্ৰধানমন্ত্ৰী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীলৈ আৰু গুৱাহাটীৰ পৰা ৰোহটকলৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদহ ৰেল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰা শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত এই ৰেলগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবতীয়া যাত্ৰা অধিক ক্ষীপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মালদহ ৰেল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, অশ্বিনী বৈষ্ণৱ, সৰ্বানন্দ সোণোৱাল, অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধিকে ধৰি আন আন কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। সমগ্ৰ ৰাজ্যতে আজি অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ স্মৃতিত শিল্পী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে 17 জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি নাটক, সংগীত, সাহিত্য, চলচ্চিত্ৰ আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে স্মৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱচেতনৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী, অসমীয়া কথাছবিৰ পথদ্ৰষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁ ৰূপকোঁৱৰৰ চিন্তা চেতনাই আমাৰ সমাজ জীৱন আলোকিত কৰিব বুলি আশা প্ৰকাশ কৰে। বাক্সা জিলাৰ বাগানপাৰাত কালিৰে পৰা দুদিনীয়াকৈ সদ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শিল্পী দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাক্সা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বাগানপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক ৰমেশ কলিতাই দুদিনীয়াকৈ অনুষ্ঠিত হোৱা শিল্পী দিৱসৰ মূল দুৱাৰ মুকলি কৰে। আজি হ'বলগীয়া মুকলি সভাত সদ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত থাকিব। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া শতদল শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ উৰ্পদ বিলৰ বাকৰিত শিল্পী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সাহিত্য অনুষ্ঠান আৰু মুকলি সভা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ সংবাদদাতা ৰচিদুল হুছেইনে।
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ততো আজি শিল্পী দিৱস পালন কৰা হ'ব। গোৱালপাৰা জিলা প্ৰশাসনে গোৱালপাৰা চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত শিল্পী দিৱস উপলক্ষে বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰিব। গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু আগিয়া হতদল শাখা সাহিত্য সভাৰ সহযোগত জিলাখনৰ উৰ্পদ বিলৰ বাকৰিত শিল্পী দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচী হাতত লৈছে। এই উপলক্ষে পতাকা উত্তোলন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ, সাহিত্যানুষ্ঠান, মুকলি সভা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। একেদৰে গোৱালপাৰা শাখা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত গোৱালপাৰা চহৰৰ ভালুকডুবিত দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস পালন কৰা হ'ব। সেইদৰে জিলাখনৰ আন আন অঞ্চলসমূহতো বিভিন্ন দল, সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে শিল্পী দিৱসৰ কাৰ্যসূচী হাতত লৈছে।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান ডিব্ৰুগড় জিলাৰ তামোলবাৰীত আজি বন্তি জ্বলাই শিল্পীগৰাকীৰ 75 সংখ্যক মৃত্যুতিথি পালন কৰা হ'ব। শিৱসাগৰ জিলাৰ প্ৰশাসনৰ উদ্যোগত আজি স্থানীয় জিলা পুথিভঁৰাল প্ৰাংগণত শিল্পী দিৱস 2026ৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত 3টা শাখাত জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মুকলি সভাৰো আয়োজন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অৰ্থাৎ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। নিশা 8:02ৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ্ঠানটোৰ নিৰ্বাচিত অংশ কাইলৈ সন্ধিয়া 7:45 মহাবাহু চেনেলযোগে প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটোৰ পৰিকল্পনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম চৰকাৰৰ 2026ৰ শিল্পী বঁটাৰ বাবে বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকাক মনোনীত কৰা হৈছে। অহা ফেব্ৰুৱাৰীত হ'বলগীয়া এই অনুষ্ঠানত শিল্পী বঁটা প্ৰদান কৰা হ'ব। একেদৰে বিশিষ্ট সাহিত্যিক মনেশ্বৰ দেউৰীক 2025ৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা, শিক্ষাবিদ ডঃ অমলেন্দু চক্ৰৱৰ্তীক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা, নাট্যশিল্পী কৰুণা ডেকাক নটসূৰ্য ফণী শৰ্মা বঁটা, চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাক ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু অৱনিৰঞ্জন পাঠকক বিজু ফুকন বঁটাৰে সন্মানিত কৰা হ'ব। মৰণোত্তৰভাৱে শিল্পী বঁটা লাভ কৰা শিল্পী সমৰ হাজৰিকাই অসমীয়া লোকজীৱনৰ সুখ দুখ আশা আকাংক্ষাক সুৰৰ মাধুৰ্যৰে জনসাধাৰণৰ হৃদয়লৈ লৈ গৈছিল। লোকসংগীত, আধুনিক গীত আৰু সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হাজৰিকাৰ সৃষ্টিসমূহ হৈছে অসমীয়া সংগীত ভাণ্ডাৰৰ অমূল্য সম্পদ। কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীতৰ শিল্পী ধনদা পাঠকে দেশে বিদেশে লোকগীত পৰিৱেশন কৰি সন্মান অৰ্জন কৰাৰ লগতে 100ৰো অধিক কেছেটত কণ্ঠদান কৰিছে। অহা 6 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয় যে এই আঁচনিৰ জৰিয়তে 75,000 যুৱকে 2,00,000 টকাকৈ লাভ কৰিব। তেওঁ লগতে কয় যে স্নাতক পৰীক্ষাত উত্তীৰ্ণসকলক আৰ্থিকভাৱে সহায়ৰ অৰ্থে 11 ফেব্ৰুৱাৰীত জীৱন প্ৰেৰণা আঁচনি মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে। গুৱাহাটী আৰু যোৰহাটত নিৰ্মীয়মান কেইবাখনো উড়ন সেতু ফেব্ৰুৱাৰীতে মুকলি কৰা হ'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে ডিব্ৰুগড়ত হ'বলগীয়া বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা অহা 30 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব বুলি জানিবলৈ দিয়ে। এতিয়া খন্তেক বিরতি।
देश अब अपनी श्रम शक्ति पर गर्व कर रहा है। श्रमेव जयते।
अब मोदी सरकार की नई श्रम संहिताओं के साथ युवा कार्यबल को समय पर न्यूनतम वेतन की गारंटी, फिक्स्ड टर्म एम्प्लॉइज को अ परमानेंट स्टाफ के समान सभी बेनिफिट सुनिश्चित और 180 दिन की नौकरी पर मिलेगी वेतन सहित अवकाश की गारंटी। इन सुधारों से युवाओं को मिलेगा औपचारिक रोजगार, सामाजिक सुरक्षा और होगी एक सुरक्षित, स्थिर और भरोसेमंद कार्य माहौल की नई शुरुआत। लेबर रिफॉर्म्स, आज की सुरक्षा, कल का आत्मनिर्भर भारत। श्रम एवं रोजगार मंत्रालय, भारत सरकार।
শিক্ষা অসমে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সকলো জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াক শিক্ষা সেতু এপত তেওঁলোকৰ উপস্থিতিৰ চিন দিবলৈ নিৰ্দেশ দিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। সেনাবাহিনীয়ে অসমৰ 4 জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা 22 ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
আজি হ'বলগীয়া বাগৰুম্বা দশ প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়া অসম ভ্ৰমণ সন্দৰ্ভত গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে বাতৰি প্ৰথম পৃষ্ঠাত আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বাগৰুম্বা দহ অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে 100 কোটি টকা ব্যয় কৰিব বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 65 সংখ্যক মৃত্যুতিথিত তেওঁৰ তামোলবাৰী বাসগৃহ উপক্ষিত হৈ ৰোৱা বুলি দৈনিক জনভূমি কাকতে বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পুনৰীক্ষণত সহজীৱিত ভোটাৰক মৃত সজাই নামকৰণৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। এই বাতৰিটো অসমে প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত সূৰ্যৰ আভ্যন্তৰত মাধ্যাকৰ্ষণিক শক্তিৰ নতুন তথ্য প্ৰকাশ পাইছে। এই বাতৰিটো অসমে খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন সত্ত্বেও অসমৰ কাৰাগাৰসমূহ পৰিদৰ্শন কৰিবলৈ বিচাৰি বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ৰ পত্ৰক ৰাজ্য চৰকাৰে কোনো সঁহাৰি দিয়া নাই। দি আছাম ট্ৰিবিউন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰে বাংলাদেশলৈ অসমৰ বিদ্যুৎ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। এই বাতৰিটোক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তদন্তত গাফিলতি কৰাৰ বাবে ৰাজ্যৰ 3 জ্যেষ্ঠ বিত্ত বিষয়াক নিলম্বন কৰা হৈছে। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আই এছ বিষয়া বিশ্বজিৎ পেগুক অসমত লোকপিয়ল অভিযানৰ সঞ্চালকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। দ্য চেণ্টিনেল কাকতে বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
মাজুলীত পৰহিলৈ জাপানীজ এনকেফেলাইটিছৰ চিটা প্ৰদান অভিযান আৰম্ভ হ'ব। 15 বছৰৰ পৰা 65 বছৰ বয়সৰ সকলো প্ৰাপ্তবয়স্ক লোকক সামৰি ল'বলগীয়া এই কাৰ্যসূচী 21 দিন ধৰি চলিব। যোৰহাটৰ তৰাজান নিবাসী সৰবৰহী মহিলা মৃণালিনী গোস্বামীৰ যোৱা নিশা বাৰ্ধক্যজনিত ৰোগত নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত অনুষ্ঠান কাৰ্যবাহী সঞ্জয় গোস্বামীৰ মাতৃ মৃণালিনী গোস্বামী তৰাজান পূজা মন্দিৰ আৰু তৰাজান হস্তশিল্প অনুষ্ঠানৰ সৈতে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত ঘন কুঁৱলীয়ে আৱৰি ৰাখিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মেঘালয় ঠাই বিশেষে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমন। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰু সজাই 10,000 শিল্পীৰ বাগৰুম্বা নৃত্যৰ অনুষ্ঠান। প্ৰধানমন্ত্ৰী মোদীৰ আজি মালদহত কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লিপাৰ ৰেলগাড়ী যাত্ৰা মুকলিৰ কাৰ্যসূচী। শিল্পী দিৱস উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন। বিশিষ্ট সংগীত শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে সমৰ হাজৰিকালৈ 2026 বৰ্ষৰ শিল্পী বঁটা। শিক্ষা সেতু এপত বাধ্যতামূলকভাৱে উপস্থিতি প্ৰদান কৰিবলৈ জিলা আৰু খণ্ড পৰ্যায়ৰ বিষয়াসকলক সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ। আৰু ৰাজ্যৰ 4 জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে সূচীভুক্ত প্ৰাৰ্থীৰ সেনাৰ নিযুক্তি ৰেলী। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।